এতিয়া কেইটা বাজিছে কচোন?
শুনচোন, তই মোৰ নাম্বাৰ ক'ত কোনটো কোনটো গ্ৰুপত দিছে সেইটো কোৱা আগতে।
মই চবতে কৈ শুন, তই এতিয়া
মাক
কেইটা?
চুই শুন, তোক এনেকুৱা কাটিম ন, শুন শুন, তোক যে ভিডিঅ' কেইটা পঠাইছিলোঁ তোৰ মনত আছেনে? হা, তেনেকে কাটিম তোক, বুজিছ? তোৰ মায়েৰকো কাটিম, তোকো কাটিম, আহিবি মোৰ মুখৰ আগত, বুজিছ? তোৰ হাঁহিব পাৰিবি বে, তই হাঁহিবই পাৰিবি, বুজিছ? হা,
এই শুন
কুটিত তোৰ দম
শুন
থাকিলেহে তই
শুন
সেই তই
শুন,
তই ৰেকৰ্ড কেইটা কৰিব পাৰিবি
মোনাভিয়ে
খালি,
তোক
আৰু তই
এনেকুৱা
দাঢ়ি
চৰ
দিলি,
মোনাভিয়ে
দাঢ়ি দিলি, তোৰ মাইৰৰ নাম্বাৰ
মই
লৈ গেছো,
মই
শুন, তোৰ
মোনাভিক মাতি
মাইৰৰ তাত
আছোঁ,
এবাৰ চিট কৰিবি,
মই
মাইৰৰ তাত
মোনাভিক
এবাৰ চিট
মাতি
কৰিব
আছোঁ,
লাগিব, বুজিছ? না
মোনাভিৰ
ঠিক জানা
মোনাভিৰ
আমি
শুন
তোৰ ক'ৰ ক'ৰ মনাবি চনাবি থ তোৰ পোৱালিকেইটাৰ নাম, ইয়াতে ইয়াতে নল'বি তই, বুজিছ?
মোনাভিৰ লগত লাগিব পাৰিবি পাৰিবি
দে নাম্বাৰ দে,
নম্বৰ নহয়, তাই তাই আহিব নহয়, তাই যোন যিদিনা তাই তাই মাচুল দেখিছে নাই, তাই মাচুল দেখিছে নাই, তাই আছে নহয় ফটো আছে নহয়, তোক তোক মই অকল মোনাবিক দি নাই মোনাবি নাই এনাভিয়ে তোক পাৰিব, এনাভিয়ে পাৰিব, এনাভিৰ কেতিয়া নিদিলি দিয়া হ'ব হৈ গ'ল, তোক তোক
নহলে তোর মই কি অবস্থা করিম চাই থাক,
কি করিবি
মই কইছো না, মই তোক কাটি তোর ঘরত যাই তোক কাটিম, মই তোর
তো
ঘরত
তো সা ও তুমি ঘরত আইব নইলে 5 বছর, 5 বছরের ভিতর
এই দাওখন লৈ ন, দাও মই তোর কোট সমানতে হেখিনি চাই থাক,
তো হে সিদ্ধার্থ গোস্বামীক লৈ আইবি যা,
হ্যাঁ সিদ্ধার্থ হচ্ছে একটু কোটি মারা, সিদ্ধার্থ গোস্বামীর লগত যা,
সিদ্ধার্থ সিদ্ধার্থ গোস্বামীর লগত লৈ আইবি যা,
তোর হেতুয়ে তো তোর ফাটে ন, তোর হেতুয়ে ফাটে, সেকারণে কি উঠি আহিছিলি, বুঝিছ? তোৰ ঘৰৰ পৰা তোৰ ওলাব ভয়
আৰু আৰু কিবা
তই নোলাও, সেইকাৰণে তই
আজি
নোলাও,
আজি
সেইকাৰণে
গৈছিলো, আজি গৈছিলো ফাটি বজাৰলৈ,
মানে কিবা ক'ৰবাত ক'ৰবাত সেই গান্ধী মণ্ডপত গৈ কিনে কিবা লগাই আহ, ইয়াতে গৈ কিনে কিবা লগাই আহ,
আজি গোটেই দিনটো ফাঁচি বজাৰত থাকিলো, ঘূৰি ফুৰিলো তাতে,
তোৰ মায়ে যে তাতে কাম কৰে, বুজিছ? পল্টন
তাতে
পল্টন
বিচাৰি
বজাৰত
আছিলো, তোক তোক যদি পালো হেঁতেন, তাতে
মায়েৰ পঠাও ন,
এখন তাতে
তাৰ চুবি
তাতে
নাই,
এখন তাতে হেৰি এখন
তোক এক
বৰ ভাল
চৰিয়ে চৰিয়ে বহাই দিম তোক, মই বুজিছ,
তাতে ডাঙৰ ৰেষ্টুৰেণ্ট আছিলে, তাতে তোৰ ৰাষ্ট্ৰীয় খোৱালো হেঁতেন, তাৰপিছত বঢ়িয়াকে তোৰ মেখেলাখন দানি কেলাটো ভৰাই দিলো হেঁতেন, ঠিক আছে সৰু ছোৱালী তহঁতে বাৰীত কৰিব আহ, কাটি খা মানে কি, তই কিয় আহিছ, কিয় আহিছ মোৰ ওচৰত কিয় আহ, মইতো তোক বিচাৰি যোৱা নাই,
ক'ত ক'ত দিম তই চাই থাক,
মইতো তোক বিচাৰি যোৱা নাই, তইহে আহিছ, তইহে আহিছ, মইতো তোক বিচাৰি যোৱা নাই, মই তোক মই তোক কেতিয়াও বিচাৰি যোৱা নাই, মই তোক কেতিয়াও বিচাৰি যোৱা নাই, তইহে আহিছ, তই কিয় আহিছ মোৰ ওচৰত, তোৰ তোৰ কাৰণটো কি, কাৰণটো কি, তই কিয় তই মোৰ ওচৰত কিয় আহ, কাৰণটো কি, মই বুঢ়াটোৰ ওচৰত অহাৰ কাৰণটো কচোন, কাৰণটো কি, তোৰ এটা বহুত সৰু সৰু ল'ৰা আছে, তহঁতৰ বয়সৰ তহঁতৰ বয়সৰ ল'ৰা আছে, তহঁতৰ তাৰ লগতে তাহাঁতৰ লগতে থাক, মোৰ লগত তই মোৰ ওচৰত কিয় আহ, মই ওচৰত থাকো তোৰ, ঐ শুন মই আৰু এটা কথা কওঁ, মই যেতিয়া লতাশিলত মই যেতিয়া লতাশিলত গৈছিলো মই যেতিয়া লতাশিল শুন ৰ মই লতাশিলত যাওঁতে তইহে আহি পেলাই মোক মাতিছ বৰ্তা বুলি, মই তোক বিচাৰি গৈছিলো নেকি, তইহে লতাশিলত হা কিয় আহিছিলি, তই মোৰ ওচৰত কিয় আহিছিলি, তই এই কুকুৰণী তইহে আহি পেলাই ভিডিঅ' আছে নহয় বৰ্তা বৰ্তা মাতি পেলাই মোৰ ওচৰত কিয় আহিছিলি,
পাগল হৈছ নেকি,
অঁ এই ভূমিকা আৰু চকৰপা একে খেলা বাল মাকচুদনী,
শুন মই মই এই তোৰ মাইৰে মাকচু দি দিম,
যা তহঁত দুইজনী একে খেলা,
মাইৰে হয় মাকচু দি খেলা, সেইকাৰণে ঘৰত সোমাই
তহঁতে কিয় আহ, তহঁতে কিয় তুমি এই তুমি
ইমান কেইটাৰ পৰা বহলাই গৈছে,
তো তহঁতৰ বুজ বহল হৈ গৈছে, যা
সোমাই থৈছ, এতিয়া তহঁতৰ যিমান এইবোৰ খানদানত আছে না চব জানা আছে বে,
যা হ'ল আৰু কিবা,
যা
কি উঠাবি তই,
তাৰপিছত থাকিবি, তই থাকিবি এই লায়ন্স ক্লাবৰ বাথৰুম টয়লেট কেইটাত থাকিবি মাইক লৈ
কিনে। আৰু কিবা
নলবাৰীতে আছে দিয়া,
আৰু কিবা
যা গেলা
বাৰীয়ে নাপাও ক'তো। মাৰ বাপেৰে বিয়াও নিদিয়ে গেলা, মাৰ বাপেৰে বিয়া নিদি বিয়া নিদিয়ে গেলা।
বহুত জান তোৰ তোৰ নিচিনা মোৰ লাইফটো কি এনেকা ধ্বংস কৰিম নেকি বে? মাইকীটোক এৰি কত গৈ কাৰ লগত চুলি আছে, তই ইয়াতে বহি কান্দি আছ, ভিডিঅ' বনাই আছ, মোৰ মাইকী
চুলি কেঁচুৱা কৰিছে নেকি, কেঁচুৱা ওলাইছে নেকি, কেঁচুৱা ওলাইছে নেকি, কেঁচুৱা ওলাইছে নেকি, চুলিলেতো কেঁচুৱা ওলাব লাগে, কেঁচুৱা ওলাব লাগে না, চুলিলে কেঁচুৱা কেঁচুৱা ওলাব লাগে না। মোৰ বাৰীটো ঠিকে আছে, মোৰ মোৰ বাৰী ঠিকে আছে, এতিয়াও ঠিক
আছে,
মোৰ বাৰী সুন্দৰ হৈ আছে, এতিয়াও সুন্দৰ মালপানী ওলাই আছে, মোৰ মালপানী এতিয়াও ওলাই আছে, শুন মোৰ মালপানী এতিয়াও ওলাই আছে, আহিলে মই বঢ়িয়াকে ভৰাই দিব পাৰো, কেঁচুৱাও হৈ যাব। খজুৱতি হৈছে, মই খজুৱতি ঠিক কৰি দিম,
সেইটো টানি চুচৰাই আনিম,
তোৰ খজুৱতি হৈছে হয় নহয়, নহলে ৰাতি এতিয়া কেইটা বাজে, 12টা বজাত ফোন কিয় কৰিছ? তোৰ খজুৱতি হৈছে কাৰণে এতিয়া 12টা বজাত ৰাতি ফোন কৰিছ, মইতো কৰা নাই তোক, মইতো তোক ফোন কৰা নাই, তই ফোন কৰিছ, তইহে মোক ফোন কৰিছ, মইতো তোক ফোন কৰা নাই, তোৰ কাৰণ তোৰ খজুৱতি হৈছে, তোৰ বুচত গেলা খজুৱতি হৈছে, মই তোৰ খজুৱতি মই ঠিক কৰি দিম, একেবাৰে ঠিক কৰি দিম, 5 মিনিটত ঠিক কৰি দিম। এখন এতিয়া ৰাতি তাই টোপনি মাৰিবি আৰু হাত মাৰিবি যে আজি খজুৱতি মই বঢ়িয়াকে বঢ়িয়াকে 5 মিনিটত শেষ কৰি দিম তোৰ, 5 মিনিটত তোৰ খজুৱতি শেষ হৈ যাব,
5 মিনিটত
তোৰে তোৰে বুচত খজুৱতি হৈছে, সেইকাৰণে তই ফোন কৰি আছ ৰাতি 12টা বজাত, তোৰে খজুৱতি হৈছে, সেইকাৰণে তই কৰি কৰি থাক ফোন,
চুপ থাক ৰেণ্ডি, চুপ থাক,
হ'ব যা, হ'লনে
দে যা, ফুট তই আজি তোৰ তোৰ খানাত যে জেহেৰ মিলাই তই খাই দে যা, তোৰ মায়েৰে মিলাব যে,
এইটো কি, এইটো কি মুছলমানে মিলাব নেকি,
তই আজিয়ে মৰিবি, তই আজি ৰাতিয়ে তোৰ তোৰ কালিলৈকে তোৰ এই ইনষ্টাগ্ৰাম পেজ এনেকুৱা হৈছে,
কালিলৈ দুপৰীয়া তোক মই চুদিম কেলা যা, তই যদি কালিলৈ যদি কালিলৈ যদি দুপৰীয়া তই মোৰ ঘৰত আহ, মই তোক কালিলৈ চুদি দিম যা, তোৰ তোৰ খজুৱতি মই কালিলৈ ঠিক কৰি দিম, ইমান যে খজুৱতি হৈ আছে 5 বছৰৰ পিছত, ন মোৰ মাৰ খজুৱতি বাদ দে, তোৰ খজুৱতি কচোন, তোৰ খজুৱতিটো কেনেকে কি হেৰি, এইটো কি কি কয় কি কয়, ৰ ৰ বগা শ্ৰাপ হয় নে, বগা 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 হেৰি ওলাই যেতিয়া খজুৱতি হয় যে, ওলাই নোলায় ওলাই নোলায়,